এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত অভিযোগনামা দাখিল কৰিব। অভিযোগনামা দাখিলৰ নিৰ্ধাৰিত সময়সীমা 18 ডিচেম্বৰত উকলি যাব যদিও ছদিন পূৰ্বে অভিযোগনামা দাখিল কৰা হ'ব। বিশেষ তদন্তকাৰী গোটৰ মুৰববী তথা বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই ইতিমধ্যে কাইলৈ অভিযোগনামা দাখিল কৰা হ'ব বুলি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চি আই ডিত ৰুজু হোৱা 18/2025 নম্বৰৰ গোচৰটোৰহে অভিযোগনামা আদালতত দাখিল কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। এই ঘটনা সন্দৰ্ভত ৰুজু হোৱা 19/2025 নম্বৰৰ দ্বিতীয়টো গোচৰৰ তদন্ত অব্যাহত থাকিব বুলি শ্ৰীগুপ্তাই প্ৰকাশ কৰিছে। তেওঁ কয় যে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰা শ্যামকানু মহন্তৰ বিত্তীয় অনিয়মৰ অভিযোগ সন্দৰ্ভত সম্পূৰ্ণ পৃথককৈ তদন্ত কৰা হৈছে আৰু ইয়াৰ সৈতে মৃত্যুৰ গোচৰটোৰ সম্পৰ্ক নাই। অভিযোগনামা দাখিল সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে এইদৰে মত প্ৰকাশ কৰে।
12/12/2025 এটা উল্লেখনীয় দিন অসমৰ বৰ্তমানৰ প্ৰেক্ষাপটত। জাষ্টিচ ফৰ জুবিন যি যুদ্ধ, সেই ৰাইজৰ পদূলিৰ পৰা সেইদিনা ধাৱমান হ'ব আদালতৰ পদূলিমুখে। এটা কথা সুনিশ্চিত যে যি চাৰ্জশ্বীট দাখিল কৰা হ'ব তাত কি কি ধাৰা সন্নিৱিষ্ট কৰা হ'ব সেই বিষয়ে আজি আমি জল্পনা কল্পনা নকৰা এইবাবে ভাল সময় সমাগত 12 তাৰিখে সকলো কথা মুকলি আকাশৰ তললৈ ওলাই আহিব। এটা কথা ঠিক, এই গোচৰটোত 103 ধাৰা BNSৰ সন্নিৱিষ্ট হৈ আছে। 103 ধাৰাটো তাহানিৰ 302 IPCৰ লেখীয়া, অৰ্থাৎ মাৰ্ডাৰৰ ধাৰাটো সন্নিৱিষ্ট হৈ আছে। চাৰ্জশ্বীটত কি ধাৰা আৰক্ষীয়ে সন্নিৱিষ্ট কৰে তাক লৈ জল্পনাত কল্পনা আজিৰ তাৰিখত নকৰি, কিয়নো তদন্ত সুচাৰুৰূপে নিশ্চিতভাৱে আৰক্ষীয়ে কৰিছে। জুবিন হত্যাৰ প্ৰকৃত দোষী যাতে এজনো সাৰি নাযাওক তেনে স্তৰৰ তদন্ত কৰাৰ হেতুকে নিশ্চিতভাৱে চাৰ্জশ্বীটখন সাৱলীল হ'ব। এটা গুৰুত্বপূৰ্ণ গোচৰৰ চাৰ্জশ্বীট সময়সীমাৰ ভিতৰত দাখিল কৰিব পৰাটোৱে এটা কৃতিত্ব।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আজি ডিব্ৰুগড়ৰ ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কৰিব। এই আঁচনিৰ দ্বাৰা 3,10,000ৰো অধিক শিক্ষাৰ্থী উপকৃত হ'ব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ লগতে কেইবাগৰাকী মন্ত্ৰী বিধায়ক উপস্থিত থাকিব। মুখ্যমন্ত্ৰীয়ে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাগত অসম ভ্ৰমণ সন্দৰ্ভত ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়ক তথা শীৰ্ষ বিষয়াৰ সৈতে যাৱতীয় প্ৰস্তুতি সন্দৰ্ভত আলোচনাত মিলিত হয়। ডঃ শৰ্মাই লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 21 ডিচেম্বৰত নামৰূপত অংশ ল'বলগীয়া জনসভাস্থলী পৰিদৰ্শন কৰি সবিশেষ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে সেইদিনা নামৰূপত 12,000 কোটি টকা ব্যয় সাপেক্ষ এমনীয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পই ৰাজ্যখনৰ ঔদ্যোগিক আৰু সামাজিক ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপৰ সূচনা কৰি সাৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰে অৰ্থনীতিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰৰ ব্ৰহ্মপুত্ৰত কালি বিয়লি সন্ধানহীন হোৱা 5 জন লোকৰ আজিও সংসূত্ৰ লাভ কৰিব পৰা হোৱা নাই। উদ্ধাৰকাৰী দলে লোককেইজনৰ সন্ধানত কালি বিয়লিৰে পৰা নাৱৰে অভিযান অব্যাহত ৰাখিছে যদিও সফল হ'ব পৰা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তিকুটিৰ নামৰ এটা আধ্যামিক প্ৰতিষ্ঠানলৈ যোৱা 9 জন লোক ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ পাছত ইয়াৰে 4 জনে কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও 5 জন লোক ব্ৰহ্মপুত্ৰত উটি যোৱা বুলি সন্দেহ কৰা হৈছে। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে কামৰূপ জিলাত EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ আজিৰে পৰা অনুষ্ঠিত হৈছে। আজি পুৱা 9 বজাত আৰম্ভ হোৱা এই পৰীক্ষণ সন্ধিয়া 7 বজালৈ কামৰূপ জিলাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয় চৌহদত অৱস্থিত EVM গুদামঘৰত চলিব। অহা 23 ডিচেম্বৰলৈ এই পৰীক্ষণ কৰা হ'ব। এই পৰীক্ষণ কাৰ্য কামৰূপ জিলাৰ নিৰ্বাচনী বিষয়ৰ অধীনত সম্পন্ন হ'ব। দৰং নিৰ্বাচনী জিলাৰ 3টা বিধানসভা সমষ্টিৰ বাবেও আজি EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ আৰম্ভ হৈছে। অহা 25 ডিচেম্বৰলৈকে চলিবলগীয়া এই পৰীক্ষণ তদাৰকৰ বাবে 12 জনীয়া এটা অভিযন্তাৰ দল ইতিমধ্যে মঙলদৈত উপস্থিত হৈছে। বৰপেটা গ্ৰন্থমেলা উদযাপন সমিতিৰ উদ্যোগত আয়োজিত 4থ ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ যোৱা নিশা সামৰণি পৰে। বৰপেটা পৌৰসভা খেলপথাৰত 8 দিনীয়াকৈ আয়োজিত এই মেলাৰ সামৰণি অনুষ্ঠানত কালি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই নিজৰ ভাষণত গ্ৰন্থৰ মহত্ব অন্তকৰণেৰে উপলব্ধি কৰিবলৈ আহ্বান জনায়। দৰং জিলাৰ মঙলদৈৰ গা ধোৱাপাৰা ঘাটপাৰত আৰক্ষীয়ে মাদক দ্ৰব্যসহ 1 জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে লোকজনৰ পৰা কফ চিৰাপৰ 120টা বটল, 10টা মাদকদ্ৰব্য ভৰ্তি টেমা, 300টা নিচাযুক্ত টেবলেট আৰু 1 মটৰচাইকেল জব্দ কৰে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।